এয়া আকাশবাণী গুৱাহাটী। ইয়াৰ আঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিখন হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান, উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী বাতিলৰ বাবে দাখিল কৰা সদৌখন ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ লেখ আবেদনৰ ন এপ্ৰিলত শুনানি, স্বৰ্ণতা ৰাজ্যগুৰু শ্ৰী শ্ৰীকৃষ্ণ দৌলোৎসৱ উদযাপনৰ আয়োজন, বিশ্বৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি বিশ্ব ধৰিত্ৰী ঘণ্টাৰ কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত আৰু চেন্নাইৰ হায়দৰাবাদ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত দুখন খেল। কালি প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ জয়লাভ। ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকে কালি থিম্পুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব দ্য গ্ৰুপ গালকোৱে সন্মানিত কৰে। এই সন্মান গ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে এয়া তেওঁৰ জীৱনৰ বাবে এটা বৃহৎ দিন। তেওঁ কয় যে প্ৰতিটো বঁটাই বিশেষ, কিন্তু যেতিয়া অন্য এখন দেশৰ পৰা বঁটা লাভ কৰা হয় তেতিয়া দুয়োখন দেশ যে সঠিক দিশত আগবাঢ়িছে সেয়া স্পষ্ট হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মান তেওঁৰ ব্যক্তিগত সাফল্য নহয়, বৰঞ্চ দেশ আৰু 140 কোটি ভাৰতীয়ৰ সন্মান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই সন্মান লাভ কৰা প্ৰথমগৰাকী বিদেশী নেতা। বেটৰ সৈতে প্ৰদান কৰা প্ৰশস্তিপত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্যক্তিগত সাফল্য আৰু নেতৃত্ব তথা ভাৰত আৰু ভূটানৰ মাজৰ সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা বুলি উল্লেখ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত গোলকীয় শক্তি হিচাপে ভাৰতৰ উত্থানৰ সন্মানাৰ্থে আৰু ভাৰতৰ সৈতে ভূটানৰ বিশেষ এনাজৰীৰ উদযাপনকল্পে এই সন্মান আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলী বাতিল কৰাৰ বাবে সদৌখন ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে দাখিল কৰা আবেদন সন্দৰ্ভত অহা 9 এপ্ৰিলত শুনানি গ্ৰহণ কৰিব। আইনখনৰ স্থগিতকৰণৰ বাবে পূৰ্বে ধাৰ্য কৰা শুনানিৰ দিনটোৰ লগতে এই আবেদনৰো শুনানিৰ বাবে সৰ্বোচ্চ ন্যায়ালয়খনে কালি সিদ্ধান্ত গ্ৰহণ কৰে। আইনখনৰ নিয়মাৱলী বাতিল কৰাৰ বাবে ছাত্ৰ সংগঠন দুটাই দাখিল কৰা এখন লেখ আবেদনৰ কালি শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ বাবেও পূৰ্ব নিৰ্ধাৰিত দিনটোকেই ধাৰ্য কৰা হয়। দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 7 দিনৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি কেজৰিৱালক ৰাৱৰ জৰিমিও আদালতত হাজিৰ কৰোৱাই শুনানিটোৰ গোচৰৰ সংক্ৰান্তত 10 দিনৰ বাবে জিম্মাত বিচাৰিছিল। আদালতে কেজৰিৱালক 10 দিনৰ সলনি অহা 28 মাৰ্চলৈ জিম্মাত ৰখাৰ বাবে সঞ্চালকালয়ক অনুমতি প্ৰদান কৰে। উল্লেখযোগ্য যে কেজৰিৱালে 9 বাৰকৈ চমন লাভ কৰাৰ সত্বেও বিধি বলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি সম্পৰ্কীয় কলাধন বৈধকৰণৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ দ্বাৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনখন কালি প্ৰত্যাহাৰ কৰে। আদালতত বিধি বলবৎকাৰী সঞ্চালকালয়ে কেজৰিৱালক সুৰা নীতিৰ কেলেংকাৰীৰ মূল ষড়যন্ত্ৰকাৰী বুলি উল্লেখ কৰি 10 দিনৰ জিম্মাত বিচাৰে। প্ৰমাণকাৰী সংস্থাটোৱে কয় যে কেজৰিৱাল বৰ্তমান প্ৰত্যাহাৰ কৰা এই সুৰা নীতি প্ৰস্তুত কৰাত পোনপটীয়াকৈ জড়িত আছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ে ন্যায়ালয়লৈ নিয়াৰ সময়ত কালি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত আম আদমী পাৰ্টীৰ আহায়কগৰাকীয়ে কয় যে তেওঁ কাৰাগাৰৰ পৰাই দেশৰ হকে কাম কৰি যাব। ইপিনে বিধি বলবৎকাৰী সঞ্চালকালয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত আম আদমী পাৰ্টীয়ে কৈছিল যে অৰবিন্দ কেজৰিৱাল দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থাকিব। দলৰ লগতে বিধি বলবৎকাৰী সঞ্চালকালয়ে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ ৰাজনৈতিক আহিলাৰূপে পৰিগণিত হোৱা বুলি অভিযোগ তোলে। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত বিজেপিয়ে কালি কয় যে দিল্লী সুৰা কেলেংকাৰীৰ ষড়যন্ত্ৰকাৰী অৱশেষত আইনৰ জিম্মালৈ গ'ল। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দুৰ্নীতিৰ বাবে কেজৰিৱালে প্ৰশাসনতন্ত্ৰৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ তোলে। উল্লেখযোগ্য যে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে কালি দিল্লী, কেৰালা, তামিলনাডু, ৰাজস্থান, জম্মু আৰু কাশ্মীৰ, কলকাতা আদিকে ধৰি দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ঠায়ে ঠায়ে আম আদমী পাৰ্টী আৰু আন আন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কোনো কোনো ঠাইত বেৰিকেডৰো প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ লগতে পানী হিলৰ ব্যৱহাৰ কৰে। সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শোণিতপুৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গাঞ্জীয়ে কালি মনোনয়ন পত্ৰ দাখিল কৰে। ইপিনে মাজুলীৰ জিলা আয়ুক্ত কাৰ্যালয়ত কালি জিলাখনৰ মহিলা নিৰ্বাচনী বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ সৰ্বমুঠ 48 গৰাকী মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়া, এজন জিলা পৰ্যায়ৰ মাষ্টাৰ ট্ৰেইনাৰ আৰু 3জন বিধানসভা পৰ্যায়ৰ মাষ্টাৰ ট্ৰেইনাৰে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। কালি নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ বিধায়ক ৰমাকান্ত বেউৰীয়ে মৰিগাঁৱৰ ফুলমাৰীত এখন বিশেষ জনসভাত প্ৰচাৰ চলায়। আনহাতে গাজিয়াবাদত জলসম্পদ মন্ত্ৰী পি জি হাজৰিকাই সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। ইপিনে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁট মনোনীত প্ৰাৰ্থী ইউ পি পি এলৰ জয়ন্ত বসুমতাৰীৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কালি বাৰিতে চিৰাং জিলাৰ উলিবাৰীত যোগদান কাৰ্যসূচীৰ আয়োজন কৰে। এই যোগদান কাৰ্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰণবীৰা নাৰ্জাৰী, চিডলীৰ বৰ্তমানৰ বিধায়ক তথা লোকসভাৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীও উপস্থিত থাকে। সমগ্ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লোগান বা জিংগীসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9616-8665 নাইবা 9716-8096 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব। আগন্তুক গণিত কমলৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 লোকসভা নিৰ্বাচন বিষয়ক অনুষ্ঠান দৃষ্টিপাতত লোকনিৰ্ণয় 2024 প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক পাৰ্থ গোস্বামী আৰু নৰেশ কলিতাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আগ ধৰিব মানস প্ৰতিম শৰ্মাই। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
যাতে সাক্ষীৰে নিৰ্মাণ কৰক শুদ্ধ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লক্ষীমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক। ভোটৰ সাক্ষীৰে নিৰ্মাণ কৰক শুদ্ধ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লক্ষীমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈৰ পৰা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই উৎসৱৰ প্ৰস্তুতিৰ বাবে উলহ মালহৰ পৰিৱেশ বিৰাজ কৰিছে। সত্ৰনগৰ বৰপেটাত কাইলৈৰ পৰা 3-দিনীয়াকৈ দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে। সত্ৰীয় পৰম্পৰা অনুসৰি কাইলৈ বহন উৎসৱ, 25 মাৰ্চত ভৰদৌল আৰু 26 মাৰ্চত কুৱেৰী বা ফাকুৱা উদযাপন কৰা হ'ব। এই উপলক্ষে সত্ৰৰ দালান, কীৰ্তনঘৰ, জগমোহন গৃহ, দৌল মন্দিৰৰ লগতে সত্ৰৰ দেৱালসমূহ চাফ চিকুণ কৰি তোলাৰ কামত যুৱকসকল ব্যস্ত হৈ পৰিছে। একেদৰে সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমূহেও পৰম্পৰা অনুসৰি মহোৎসৱৰ যাৱতীয় কাম কাজ আৰম্ভ কৰিছে। পৰম্পৰা অনুসৰি সত্ৰৰ বিভিন্ন বংশৰাই বংশানুক্ৰমিকভাৱে সত্ৰখনৰ একোটা কাম কাজৰ দায়িত্ব লাভ কৰে। একেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ইতিহাস প্ৰসিদ্ধ বৰদোৱা সত্ৰটো কাইলৈৰ পৰা 3-দিনীয়া পৰম্পৰাগত ধৰ্মীয় কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। কাইলৈ গোসাঁইক বাহিৰলৈ উলিয়াই অনাৰ পাছত নৱাই ধুৱাই দৌল উৎসৱৰ পৰম্পৰাৰে আৰম্ভ কৰি পৰৱৰ্তী 3টা দিনত ফাকুগুৰি দিয়া, প্ৰদক্ষিণ কৰোৱা আদি কাৰ্যসূচীৰে এই উৎসৱ সমাপন কৰা হ'ব। অৱশ্যে ধৰ্মীয় কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছতো থানখনত দুদিনলৈ দৌলোৎসৱৰ মেলা অব্যাহত থাকিব। এই উৎসৱ উপলক্ষে থানখনলৈ আগমন ঘটিবলগীয়া লাখ লাখ ভক্তক আদৰাৰ বাবে থান পৰিচালনা সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰৱা সত্ৰত দৌল উৎসৱ পালনৰ বাবে উদযাপন সমিতিয়ে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। সত্ৰখনত কাইলৈৰ পৰা 3-দিনীয়া দৌল যাত্ৰা উদযাপন কৰা হ'ব। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰতো 5-দিনীয়া বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপন কৰা হ'ব। এই উৎসৱ মেচদাহ পৰ্বৰে আৰম্ভ হৈ ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব। উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, ভাওনা প্ৰদৰ্শন, যাত্ৰাভিনয় আদিও প্ৰদৰ্শন কৰা হ'ব। ইপিনে কামৰূপ জিলাৰ বিভিন্ন সত্ৰ, মহাপুৰুষজনাৰ জন্মস্থানৰ লগতে মাজুলীৰ সত্ৰসমূহতো দৌল উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে। সমগ্ৰ দৌল উৎসৱ উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। দৌল যাত্ৰা উপলক্ষে অহা 26 মাৰ্চত চিৰাং জিলাত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলাখনৰ দণ্ডাধীশ তথা জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে এটা নিৰ্দেশনাযোগে এই কথা প্ৰকাশ কৰিছে। নিৰ্দেশনাত উল্লেখ থকা অনুসৰি সেই দিনটোত ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্যালয়, শিক্ষানুষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান সকলো বন্ধ থাকিব। অৱশ্যে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। ইফালে মৰিগাঁও জিলাতো দৌল যাত্ৰা উপলক্ষে 26 মাৰ্চৰ দিনটো স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। একেদৰে নগাঁও, কামরূপ আর গোয়ালপাড়া জেলাত ছাব্বিশ মার্চত দোল যাত্রা উপলক্ষে জেলা আয়ুক্তসকলে স্থানীয় বন্ধর দিন ঘোষণা করেছে। উল্লেখযোগ্য যে প্রথম পর্যায়ের নির্বাচন হবলগীয়া জেলাসমূহত এইবার জেলা আয়ুক্তই দৌল উৎসব উপলক্ষে স্থানীয় বন্ধ ঘোষণা করব নোৱাৰিব বুলি সাধারণ প্রশাসন বিভাগে এখন জাননী জারি করেছে। বিশ্বের আন বিভিন্ন স্থানের অসমতো আজি বিশ্ব ধৈত্রী ঘণ্টা পালন করা হব। পরিবেশের সুরক্ষার স্বার্থত ডব্লিউ ডব্লিউ এফর আহ্বান মর্মে এই ধৈত্রী ঘণ্টা পালন করা হব। তদুপরি আজ নিশা সাড়ে আট বাজার সাড়ে ন বাজালে জনসাধারণক পরিমিত পরিমাণের বিদ্যুৎ ব্যবহার করবলে আহ্বান জানানো হয়েছে। রাজ্যের প্রতিখান জেলার সকল সরকারি কার্যালয় তথা অনুষ্ঠান প্রতিষ্ঠানত এই সময়সাত অপ্রয়োজনীয় লাইট এঘণ্টার বন্ধ থাকিব। এই সন্দর্ভত রাজ্য সরকারের সাধারণ প্রশাসন বিভাগে প্রয়োজনীয় নির্দেশনা জারি করেছে। চেন্নাই সুপার কিংসে যা নিশা চেন্নাইর এম এ চিদাম্বরম স্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতার সপ্তদশ সংস্করণের প্রথমখন খেলত রয়্যাল চ্যালেঞ্জার্স বাঙ্গালুরুক ছয় উইকেটত পরাস্ত করে। চেন্নাই সুপার কিংসে এশ চৌসত্তর রানের বিজয় লক্ষ্যে খেল আরম্ভ করে আটটা বল খেলবলে বাকি থাকা অবস্থা চারিটা উইকেট হেরুয়ায় এশ ছয়সত্তর রান করে। চেন্নাইৰ হৈ ৰোহিত ৰবীন্দ্ৰই পনেরোটা বলত সাতত্রিশ রান করে। ইয়ার আগে রয়্যাল চ্যালেঞ্জার্স বাঙ্গালুরুয়ে টসত জিকি প্রথমে ব্যাট ধরার সিদ্ধান্ত লৈ নির্ধারিত বিশ ওভারত ছয় উইকেটের বিনিময়ত এশ তেসত্তর রান সংগ্রহ করে। বেঙ্গালুরুর হয়ে অনুজ রাওয়াতে পঁচিশটা বলত সর্বাধিক আটচল্লিশ রানের বরমানি আগবায়। চেন্নাই সুপার কিংসের মুস্তাফিজুর রহমানে চারিটা উইকেট দখল করে। মুস্তাফিজুরক প্লেয়ার অব দ্য ম্যাচ হিসাবে ঘোষণা করা হয়। ইয়ার পূর্বে এম এ চিদাম্বরম স্টেডিয়ামত আয়োজিত বর্ণিল উদ্বোধনী অনুষ্ঠানত আই পি এল ক্রিকেট প্রতিযোগিতা আরম্ভ হয়। প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হব। মহালত বিয়লি চাৰে তিনি বাজাত হবলগীয়া প্রথমখন খেলত পঞ্জাব কিংস দিল্লী কেপিটেলসর মুখোমুখি হওয়ার বিপরীতে কলকাতাত সন্ধ্যা চাৰে সাত বাজাত হবলগীয়া দ্বিতীয়খন খেলত সানরাইজার্স হায়দরাবাদ কলকাতা নাইট রাইডার্সের বিরুদ্ধে অবতীর্ণ হব। এবার আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ সমূহ অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
মুখ্যমন্ত্ৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আদালতে সাত দিনৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ বাতৰিক দৈনিক অসম, দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰাক্চনত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ কাৰ্যৰ বিৰুদ্ধে বিৰোধী মিত্ৰজোঁট ইণ্ডি এলায়েন্সে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে উৎপক নামৰ পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ যানখনৰ সফল পৰীক্ষণ সম্পন্ন কৰাৰ বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আসন্ন লোকসভা নিৰ্বাচনৰ বাবে গঠিত ফ্লাইং স্কোৱাডৰ অভিযানত মৰিয়নিত এখন বাহনৰ পৰা সাতাইশ লাখৰো অধিক নগদ ধনসহ তিনিজন লোক আটক হোৱাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে এয়াৰ ইণ্ডিয়া লিমিটেডক পাইলট বিশ্ৰামকালৰ নিয়ম উলংঘা কৰাৰ বাবে আশী লাখ টকাৰ জৰিমনা আৰোপ কৰাৰ বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কৰদাতাসকলৰ সুবিধাৰ্থে ৰিজাৰ্ভ বেংকৰ চৰকাৰী ব্যৱসায়ৰ সৈতে লেনদেন কৰা কাৰ্যালয় আৰু এজেঞ্চি বেংকৰ সকলো নিৰ্ধাৰিত শাখাই ত্ৰিশ আৰু একত্ৰিশ মাৰ্চত স্বাভাৱিক কামৰ সময় অনুসৰি তেওঁলোকৰ কাউণ্টাৰ খোলা ৰখাৰ সিদ্ধান্তৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকৰৰ ঢলাইৰ অগ্নি নিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত সিনহাক উৎকোচ লোৱাৰ অভিযোগত তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
ভাৰত আৰু ভূটানৰ ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিষয়ৰ ক্ষেত্ৰত পৰস্পৰৰ মাজত ঘনিষ্ঠ সমন্বয় আৰু সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। কাইলৈৰ পৰা ৰাজ্যজুৰি শ্ৰীশ্ৰীকৃষ্ণ দৌল উৎসৱ উদযাপনৰ আয়োজন আৰু বিশ্বৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি বিশ্ব ধৰিত্ৰী ঘণ্টাৰ কাৰ্যসূচী। আমাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।